খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
এয়া আকাশবাণী। বাতৰি কৈছো মঞ্জিৎ গগৈয়ে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টবেগোত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিকতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰী আজি আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্ৰণ মৰ্মে দেশখনত উপস্থিত হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে 2014 চনত জাৰি কৰা টেলিভিছন ৰেটিং সংস্থাসমূহৰ নীতি নিৰ্দেশনা সংশোধনৰ প্ৰস্তাৱ দিছে। বিশ্ব চেম্পিয়ন ডি গোকেশে কালি ছুপাৰ ইউনাইটেড ৰেপিড এণ্ড ব্লিটজ ক্ৰোৱেছিয়া দবা প্ৰতিযোগিতাৰ ৰেপিড শিতানত মেগনাছ কাৰ্লোছেনক পৰাস্ত কৰে আৰু ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে এছবেষ্টনত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত শক্তিশালী স্থিতিত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টবেগোত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰাক সাহসিকতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। ত্ৰিনিদাদ আৰু টবেগোত আজি পুৱা ভাৰতীয় সম্প্ৰদায়ৰ এটা অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে কয় যে তেওঁলোকৰ পূৰ্বপুৰুষসকল আশাৰে জটিলতাৰ সন্মুখীন হৈছিল আৰু হৃদয়ত ৰামায়ণ কঢ়িয়াই ফুৰিছিল। তেওঁলোক অকল প্ৰব্ৰজনকাৰী নাছিল, বৰং অনাদি অনন্তকালৰ পৰা প্ৰবাহিত সভ্যতাৰ কটকী আছিল বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। পাঁচদেশীয় ভ্ৰমণৰ দ্বিতীয় পৰ্যায়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নিশা ত্ৰিনিদাদ আৰু টবেগোত উপস্থিত হয়। বিশেষ সাহায্যৰ চিনস্বৰূপে পৰ্ট অফ স্পেইন বিমানবন্দৰত দেশখনৰ প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰে তেওঁৰ মন্ত্ৰীসভাৰ সদস্য আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে শ্ৰীমোদীক আদৰণি জনায়। ইয়াৰ পাছতেই প্ৰধানমন্ত্ৰীক বিশেষ সামৰিক অভিবাদন প্ৰদান কৰা হয় আৰু বিশেষ সাংস্কৃতিক প্ৰদৰ্শনেৰে আদৰণি জনোৱা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে কয় যে ভাৰতৰ পৰা ভালেসংখ্যক লোক কেইবাবছৰ আগতে ত্ৰিনিদাদ আৰু টবেগোলৈ আহিছিল। সময়ৰ সোঁতত তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছে আৰু দেশখনৰ উন্নয়ন যাত্ৰা সমৃদ্ধ কৰি তুলিছে। শ্ৰীমোদীয়ে লগতে পৰ্ট অফ স্পেইনত জনোৱা অবিস্মৰণীয় আদৰণিৰ বাবে দেশখনত বাস কৰা প্ৰৱাসী ভাৰতীয়সকলক কৃতজ্ঞতা জনায়। প্ৰধানমন্ত্ৰী হিচাপে এয়া শ্ৰীমোদীৰ প্ৰথম ত্ৰিনিদাদ আৰু টবেগো ভ্ৰমণ আৰু 1999 চনৰ পাছত প্ৰধানমন্ত্ৰী পৰ্যায়ত প্ৰথম দ্বিপাক্ষিক ভ্ৰমণ। এই দুদিনীয়া যাত্ৰাকালত প্ৰধানমন্ত্ৰী মোদীয়ে দেশখনৰ ৰাষ্ট্ৰপতি ক্ৰিষ্টিন কাৰ্লা কংগালু আৰু প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ বিশ্বেশ্বৰৰ সৈতে আলোচনাত মিলিত হ'ব। প্ৰধানমন্ত্ৰীয়ে দেশখনৰ সংসদৰ যুটীয়া অধিৱেশনতো ভাষণ দিব। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণে উভয় দেশৰ মাজৰ ঐতিহাসিক সম্পৰ্কত নতুন গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। গ্লোবেল চাউথ অৰ্থাৎ ঔদ্যোগিক আৰু অৰ্থনৈতিক দিশৰ পৰা পিছপৰা ৰাষ্ট্ৰসমূহৰ সৈতে আলোচনাৰ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্ৰণ মৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি আৰ্জেণ্টিনাত উপস্থিত হ'ব। এয়া হ'ব বিগত 57 বছৰত কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথম দ্বিপাক্ষিক আৰ্জেণ্টিনা ভ্ৰমণ। আৰ্জেণ্টিনা লেটিন আমেৰিকা অঞ্চলত ভাৰতৰ প্ৰধান অৰ্থনৈতিক আৰু G20 ৰাষ্ট্ৰগোষ্ঠীত ভাৰতৰ ঘনিষ্ঠ সহযোগী। ভ্ৰমণকালত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ সহযোগিতাৰ পৰ্যালোচনা চলোৱাৰ উদ্দেশ্যে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব আৰু প্ৰতিৰক্ষা, কৃষি, খনন, তেল আৰু গেছ, নবীকৰণযোগ্য শক্তি, বাণিজ্য, বিনিয়োগ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত অংশীদাৰিত্ব বৃদ্ধিৰ উপায়ৰ অন্বেষণ কৰিব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে টেলিভিছন ৰেটিং সংস্থাৰ বাবে 2014 চনত জাৰি কৰা নীতি নিৰ্দেশনাৰ সংশোধনৰ প্ৰস্তাৱ আগবঢ়াইছে। প্ৰস্তাৱিত খচৰাত সংবাদ প্ৰতিষ্ঠানসমূহৰ বাবে আৰোপিত কেতবোৰ নিষেধাজ্ঞা আঁতৰোৱাৰ পোষকতা কৰা হৈছে। বৰ্তমান ব্ৰডকাষ্ট অডিয়েন্স ৰিচাৰ্চ কাউন্সিল বা বাৰ্ক হৈছে টিভি ৰেটিং প্ৰদান কৰা একমাত্ৰ সংস্থা, কিন্তু প্ৰস্তাৱিত সংশোধনীৰ জৰিয়তে সংবাদ প্ৰতিষ্ঠানসমূহৰ মাজত সুস্থ প্ৰতিযোগিতা আৰু শুদ্ধ তথা নিৰ্ভৰযোগ্য তথ্যৰ বাবে একাধিক সংস্থাক ৰেটিং প্ৰদান কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব। TRP ব্যৱস্থাই দেশৰ দৰ্শকসকলৰ বিবিধতা আৰু সংবাদ মাধ্যমৰ ব্যৱহাৰৰ অভ্যাস প্ৰতিফলিত কৰাই প্ৰস্তাৱিত সংশোধনৰ লক্ষ্য। মন্ত্ৰালয়ে খচৰা জাৰি কৰাৰ 30 দিনৰ ভিতৰত অংশীদাৰ আৰু সাধাৰণ জনতাৰ পৰা পৰামৰ্শ বিচাৰি আহ্বান জনাইছে। বৰ্তমান ভাৰতত প্ৰায় 23 কোটি পৰিয়ালে টেলিভিছন চায়, কিন্তু দৰ্শকৰ তথ্য সংগ্ৰহৰ বাবে মাত্ৰ 58,000 পৰিয়ালৰহে তথ্য ব্যৱহাৰ কৰা হয়। অৰ্থাৎ বৰ্তমানৰ ব্যৱস্থাই টেলিভিছন চোৱা পৰিয়ালসমূহৰ মাত্ৰ 0.025% প্ৰতিনিধিত্ব কৰে। তদুপৰি বৰ্তমানৰ দৰ্শক জোখা প্ৰযুক্তিয়ে স্মাৰ্ট টিভি, ষ্ট্ৰিমিং ডিভাইচ আৰু মোবাইল এপ্লিকেশ্যনৰ দৰে নতুন মাধ্যমত টেলিভিছন চোৱা দৰ্শকৰ তথ্য সংগ্ৰহ কৰিব নোৱাৰে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে আজি ঝাৰখণ্ডৰ ৰাঁচীৰ সাবিত্ৰীবাই ফুলে ৰাষ্ট্ৰীয় মহিলা আৰু শিশু বিকাশ প্ৰতিষ্ঠানৰ নতুন আঞ্চলিক কেন্দ্ৰ মুকলি কৰিব। এই নতুন কেন্দ্ৰটো সামৰ্থ্য বৃদ্ধিৰ প্ৰচেষ্টাৰ বিকেন্দ্ৰীকৰণ আৰু দেশৰ পূব প্ৰান্তত সেৱা প্ৰদান ব্যৱস্থাৰ উন্নয়নৰ দিশৰ পৰা গুৰুত্বপূৰ্ণ পদক্ষেপৰূপে পৰিগণিত হ'ব। কেন্দ্ৰটোৱে বিশেষকৈ ঝাৰখণ্ড, বিহাৰ, ওড়িশা আৰু পশ্চিমবংগত গুৰুত্ব আৰোপেৰে মিছন শক্তি, মিছন বাৎসল্য, মিছন সক্ষম অংগনবাড়ী আৰু পোষণ অভিযানৰ দ্বিতীয় সংস্কৰণৰ দৰে ভালেমান উদ্যমৰ প্ৰশিক্ষণ আৰু গৱেষণা আৱশ্যকতা পূৰণ কৰিব। স্থানীয় আৱশ্যকতা পূৰণৰ বাবে হস্তক্ষেপ কৰি তৃণমূল পৰ্যায়ত কেন্দ্ৰীয় আঁচনিসমূহৰ ৰূপায়ণ প্ৰক্ৰিয়া সুদৃঢ় কৰাৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে বিশেষ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। সহযোগ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিষাণ পাল গুৰজাৰে কালি নতুন দিল্লীৰ বিশ্ব বাণিজ্য কেন্দ্ৰত ভাৰত জৈৱমেলা 2025ৰ উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি গুৰজাৰে কয় যে ভাৰত জৈৱমেলাই সমবায় আৰ্হিয়ে ক্ষুদ্ৰ কৃষকসকলক কেনেদৰে সবল কৰি তুলিব পাৰে আৰু জনসাধাৰণৰ মাজত কিদৰে নিৰাপদ আৰু জৈৱিক খাদ্য উপলব্ধ কৰিব পাৰে তাৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সহযোগিতাৰ জৰিয়তে সমৃদ্ধিৰ দৃষ্টিভংগীক বাস্তৱায়িত কৰিবলৈ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সকলোকে একত্ৰিত হৈ পৰিৱেশ, মাটি আৰু ভৱিষ্যৎ প্ৰজন্মৰ সুবিধাৰ্থে জৈৱিক কৃষি পদ্ধতিক এটা আন্দোলন হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে ভাৰত জৈৱমেলা হৈছে তৃণমূল পৰ্যায়ৰ উৎপাদক গোটসমূহক বজাৰৰ সৈতে সংযোগ স্থাপন, গ্ৰাহকৰ মাজত সজাগতা বৃদ্ধিত সহায় কৰাৰ লগতে দেশৰ ক্ৰমবৰ্ধমান সমবায় পৰিৱেশতন্ত্ৰৰ শক্তিক উদযাপন কৰাৰ এখন মঞ্চ। ভাৰত আৰু ইংলেণ্ডৰ মাজত এছবেষ্টনত অনুষ্ঠিত দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনটোত ভাৰত শক্তিশালী স্থিতিত আছে। কালিৰ খেলৰ সামৰণিত ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ 587 ৰাণৰ প্ৰত্যুত্তৰত 3 উইকেটৰ বিনিময়ত 77 ৰাণ সংগ্ৰহ কৰে। ঘৰুৱা দলটো ফলোঅনৰ পৰা 7 হাৰিবলৈ এতিয়াও আৰু 309 ৰাণৰ প্ৰয়োজন আছে। ভাৰতে কালি অধিনায়ক শুভমন গিলৰ 17 ৰাণৰ সহায়ত প্ৰথম ইনিংছত 587 ৰাণৰ বিশাল স্কোৰ কৰিবলৈ সমৰ্থ হয়। গিলে 269 ৰাণ কৰি অধিনায়ক হিচাপে টেষ্ট ক্ৰিকেটত সৰ্বাধিক ৰাণ সংগ্ৰহৰ অভিলেখ স্থাপন কৰে। ইয়াৰ আগতে বিৰাট কোহলীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 2019 চনত কৰা 254 ৰাণৰ অভিলেখ কালি শুভমন গিলে ভংগ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই 89 আৰু ৱাশ্বিংটন সুন্দৰে 42 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ইংলেণ্ডে আকাশদ্বীপৰ নিখুঁত বলিঙৰ বাবে বিপৰ্যয়ৰ সন্মুখীন হয়। আকাশদ্বীপে বেন ডাকেট আৰু অলি পোপক 0 ৰাণতেই পেভিলিয়নলৈ ঘূৰাই পঠিয়ায়। ক্ৰাউলীৰ উইকেট মহম্মদ ছিৰাজে লাভ কৰে। দিনান্তত জ' ৰুটে 18 ৰাণ কৰি আৰু হেৰি ব্ৰুকে 30 ৰাণ কৰি বেট ধৰি আছে। বিশ্ব চেম্পিয়ন ডি গোকেশে কালি ছুপাৰ ইউনাইটেড ৰেপিড এণ্ড ব্লিটজ ক্ৰোৱেছিয়া দবা প্ৰতিযোগিতাৰ ৰেপিড শিতানৰ ষষ্ঠ ৰাউণ্ডত বিশ্বৰ 1 নম্বৰ স্থানৰ খেলুৱৈ আৰু 5 বাৰৰ চেম্পিয়ন মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে গোকেশে নৰৱে দবা প্ৰতিযোগিতাত কাৰ্লছেনক পৰাজিত কৰিছিল। গোকেশে একেৰাহে 5খন খেলত জয়লাভ কৰি 10 পইণ্টেৰে প্ৰতিযোগিতাত অগ্ৰগতি লাভ কৰিছিল। জান ক্ৰিছছটোফ, দুদাই ৱেজলিছৰ বিৰুদ্ধে ড্ৰ খেলি 8 পইণ্টেৰে দ্বিতীয় স্থানত আছে। ভাৰতৰ এন শ্ৰীৰাম বালাজীয়ে উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বালাজী আৰু মেক্সিকোৰ মিগুৱেল ৰেছ বৰেলাই কালি লণ্ডনত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লাৰ্নাৰ টিয়েন আৰু আলেকজেণ্ডাৰ কোভাছেভিকক 6-4, 6-4 পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজী আৰু মিগুৱেলৰ যুটিটো পৰৱৰ্তী ৰাউণ্ডত ষষ্ঠ বাছনিপ্ৰাপ্ত স্পেইনৰ মাৰ্চেল গ্ৰেনলৰ্ছ আৰু আৰ্জেণ্টিনাৰ হোৰাচিঅ' জেবালোছৰ সন্মুখীন হ'ব। বুধবাৰে ইউকি ভাম্ব্ৰী আৰু ৰিট্ৰিক বলিপালৰ যুটিটো নিজৰ প্ৰাৰম্ভিক পৰ্যায়ৰ খেলত জয়ী হৈছিল। অৱশ্যে ৰোহন বোপান্নাই প্ৰতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ পৰা বিদায় লৈছিল। থাইলেণ্ডৰ কেবিনেটে পেথংথাম চিনাৱাট্ৰাৰ নিলম্বনৰ পাছত উপ প্ৰধানমন্ত্ৰী ফুমথাম ৱেছায়াছাইক ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ সন্মতি প্ৰদান কৰিছে। দেশখনৰ প্ৰথমগৰাকী ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী হিচাপে ফুমথামৰ প্ৰধানমন্ত্ৰীৰ সমানে কৰ্তৃত্ব আৰু দায়িত্ব থাকিব। উপ প্ৰধানমন্ত্ৰী তথা পৰিবহণ মন্ত্ৰী ছুৰিয়া জুংগুং গ্ৰেংকিটক দ্বিতীয়গৰাকী ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে। ইয়াৰ পূৰ্বে থাইলেণ্ডৰ সাংবিধানিক আদালতে প্ৰধানমন্ত্ৰী পদৰ পৰা পেটংটাৰ্ণ চিনাৱাট্ৰক নিলম্বন কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ত্ৰিনিদাদ আৰু টবেগোত ভাৰতীয় সম্প্ৰদায়ৰ যাত্ৰা সাহসিকতাৰ যাত্ৰা বুলি অভিহিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে আজি আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মাইলিৰ আমন্ত্ৰণমৰ্মে দেশখনত উপস্থিত হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে 2014 চনত জাৰি কৰা টেলিভিছন ৰেটিং সংস্থাসমূহৰ নীতি নিৰ্দেশনা সংশোধনৰ প্ৰস্তাৱ দিছে। বিশ্ব চেম্পিয়ন ডি গোকেশে কালি ছুপাৰ ইউনাইটেড ৰেপিড এণ্ড ব্লিটজ ক্ৰোৱেছিয়া দবা প্ৰতিযোগিতাৰ ৰেপিড শিতানত মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে আৰু ভাৰত ইংলেণ্ডৰ বিৰুদ্ধে এছবেষ্টনত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত শক্তিশালী স্থিতিত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।